প্ৰথম ৰাজাৱলী 15 অধ্যায় জিহুদাৰ ওপৰত অবিৰাম আৰু আছাৰ ৰাজত্ব। নবাতৰ পুত্ৰ জাৰবিয়ামৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিৰামে জিহুদাৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ 3 বছৰ জিৰচালমৰ ৰাজত্ব কৰিলে। অবিচালমৰ জীয়েক মাখা তেওঁৰ মাতৃ আছিল। তেওঁ পিতৃয়ে পূৰ্বতে কৰাৰ দৰে তেওঁ পাপ আচৰণ কৰিলে। তেওঁ ওপৰৰ পিতৃ দাউদৰ মন যেনে সিদ্ধ আছিল, তেওঁৰ মন নিজ ঈশ্বৰ জিহুৱাৰ আগত তেনে সিদ্ধ নাছিল। তথাপি তেওঁৰ পাছত তেওঁৰ সন্তানক গঢ় দিবলৈ আৰু জিৰচালমক সবল কৰিবলৈ তেওঁ ঈশ্বৰ জিহুৱাই দাউদৰ কাৰণে তেওঁক জিৰচালমত এক প্ৰদীপ দিলে, কিয়নো জিহুৱাৰ দৃষ্টিত যি ন্যায় দাউদে তাকে কৰিছিল। হিত্তিয়া উৰিয়াৰ কথাৰ বাহিৰে তেওঁ নিজ আয়ুসৰ গোটেই কালত জিহুৱাই তেওঁক দিয়া কোনো আজ্ঞাৰ পৰা তেওঁ বিমুখ হোৱা নাছিল। সেই সময়ত ৰহবিয়াম আৰু জাৰবিয়ামৰ মাজত যি যুদ্ধ চলি আছিল, সেয়ে অবিয়ামৰ আয়ুসৰ সকলো কালত চলি আছিল। অবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা জিহুদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত জানো লিখা নাই। সেই সময়ত অবিয়াম আৰু জাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল। পাছত অবিয়াম তেওঁৰ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হ'ল আৰু লোকসকলে তেওঁক দাউদৰ নগৰত মৈদাম দিলে। তাৰ পাছত তেওঁৰ পুত্ৰ আছা তেওঁ পদৰ ৰজা হ'ল। ৰজা জাৰবিয়ামে ইজৰাইলৰ ওপৰত 20 বছৰ ৰাজত্ব কৰাৰ পাছত আছাই জিহুদাৰ ওপৰত ৰাজত্ব কৰিবলৈ ল'লে। তেওঁ 41 বছৰ জিৰচালেমত ৰাজত্ব কৰিছিল। তেওঁ আইতাকৰ নাম আছিল মাখা। মাখা আছিল অবিচালুমৰ জীয়েক। আছাই তেওঁ ওপৰ পিতৃ দাউদৰ দৰে জিহুৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল। তেওঁ দেশৰ পৰা ৰতিকিয়াত আসক্ত পুৰুষসকলক খেদি পঠালে আৰু তেওঁ পূৰ্বপুৰুষসকলে স্থাপন কৰা সকলো মূৰ্তি আঁতৰালে। আৰু তেওঁ আইতাক মাখাই আছেৰা মূৰ্তিৰ এটা ঘিনলগীয়া মূৰ্তি স্থাপন কৰাৰ বাবে আছাই তেওঁক ৰাজমা পদৰ পৰা আঁতৰাই পঠিয়ালে। আছাই সেই ঘিনলগীয়া মূৰ্তিটো কাটিলে আৰু তাক কিদোন উপত্যকাত পুৰি পেলালে। কিন্তু পবিত্ৰ ঠাইবোৰ আঁতৰাই পেলোৱা নহ'ল। তথাপি আছাই তেওঁ আয়ুসৰ সকলো কালত নিজ মন সম্পূৰ্ণৰূপে জিহুৱাক সমৰ্পণ কৰিছিল, সম্পূৰ্ণৰূপে সমৰ্পিত আছিল। তেওঁ নিজ পিতৃয়ে পবিত্ৰ কৰা বস্তু আৰু তেওঁ নিজেই পবিত্ৰ কৰা বস্তুবোৰ যেনে ৰূপ, সোণ আদিৰ পাত্ৰবোৰ জিহুৱাৰ গৃহলৈ আনিলে। আছা আৰু ইজৰাইলৰ ৰজা বাছাৰ মাজত তেওঁ আয়ুসৰ গোটেই কালত যুদ্ধ চলি আছিল। ইজৰাইলৰ ৰজা বাছাই জিহুদাৰ বিৰুদ্ধে হিংসাত্মকভাৱে আক্ৰমণ কৰিছিল আৰু ৰামাক সাজি দৃঢ় কৰিবলৈ ধৰিলে, যাতে কোনো লোক যেন জিহুদাৰ ৰজা আছাৰ দেশলৈ আহিব বা এৰি যাব নোৱাৰে। পাছত আছাই জিহুৱাৰ গৃহ ভঁৰালৰ অৱশিষ্ট ৰূপ, সোণ আৰু ৰাজগৃহৰ ভঁৰালৰ ধনবোৰো ল'লে। তেওঁ সেইবোৰ লৈ তেওঁ ডাকবোৰৰ হাতত দি তেওঁলোকক হিজিউনৰ নাতিয়েক তবৰিবোনৰ পুত্ৰ বিনহদ নামেৰে ধৰ্মচক্ৰত থকা অৰামিয়া ৰজাৰ ওচৰলৈ পঠিয়াই দিলে আৰু তেওঁলোকক এই কথা কৈ পঠিয়ালে যে, মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজতো বন্ধা হওক। চাওক, মই আপোনালৈ ৰূপ আৰু সোণৰ উপহাৰ পঠিয়াইছো। আপুনি ইজৰাইলৰ বাছা ৰজাৰ লগত বন্ধা নিয়মটি ভাঙক, কাৰণ তেতিয়াহে তেওঁ মোৰ ওচৰৰ পৰা গুচি যাব। তেতিয়া বিনহদে ৰজা আছাৰ কথা শুনি ইজৰাইলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁ সৈন্য বাহিনীৰ সেনাপতিসকলক আক্ৰমণ কৰিবলৈ পঠিয়ালে। তেতিয়া তেওঁলোকে গৈ ইউন, দান, আবেল, বৈতমাখা, গোটেই কিন্নেৰত আৰু নপ্তালি সকলো দেশকে আক্ৰমণ কৰিলে। যেতিয়া বাছাই এই সংবাদ শুনিলে, তেতিয়া তেওঁ ৰামাক সাজি দৃঢ় কৰাৰ কাৰ্য বন্ধ কৰিলে আৰু তিচ্ছালৈ ঘূৰি গ'ল। তেতিয়া ৰজা আছাই সমুদায় জিহুদাক এটি ঘোষণা দিবলৈ মাতিলে। তাতে কোনো এজন লোকৰ অনুপস্থিতিত তেওঁ লোকক ৰেহাই দিয়া নাছিল। বাছাই জি হিল আৰু কাঠবোৰেৰে ৰামা দিহ কৰিবলৈ ধৰিছিল। ৰামাৰ সেই হিল আৰু কাঠবোৰ সেই লোকসকলে কঁহিয়াই লৈ গ'ল। তাৰ পাছত ৰজা আছাই সেই হিল আৰু কাঠবোৰ ব্যৱহাৰ কৰি বিন্যামিনৰ গেবা আৰু মিম্পা সাজি দিহ কৰিলে। আছাৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ সকলো পৰাক্ৰম, তেওঁ কৰা সকলো কাৰ্য আৰু তেওঁ সাজি দিহ কৰা নগৰবোৰৰ কথা জানো যিহুদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই। কিন্তু তেওঁ বৃদ্ধ অৱস্থাত তেওঁৰ ভৰিত বেমাৰ হ'ল। পাছত আছা তেওঁ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হ'ল আৰু নিজৰ ওপৰ পিতৃ দায়ুদৰ নগৰত তেওঁ পূৰ্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ'ল। তেতিয়া তেওঁৰ পুত্ৰ জিউচাফত তেওঁৰ পদৰ ৰজা হ'ল। ইজৰাইলৰ ওপৰত নাদব, বাছা, এলা, জিম্মি আৰু অম্মিৰ ৰাজত্ব। যিহুদাৰ আছা ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰত জাৰবিয়ামৰ পুত্ৰ নাদবে ইজৰাইলৰ ওপৰত ৰাজত্ব কৰিবলৈ ধৰিলে। তেওঁ ইজৰাইলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল। তেওঁ নিজৰ পিতৃৰ পথত পাপ আচৰণ কৰি চলিলে আৰু তেওঁৰ দ্বাৰাই ইজৰাইলকো সেই পাপ পথত পৰিচালনা কৰিলে। পাছত ইছাখৰ বংশৰ অহিয়াৰ পুত্ৰ বাছাই নাদবৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। পলেষ্টিয়াসকলৰ অধীনত থকা গিব্বৰথুনত বাছাই তেওঁক বধ কৰিলে, কিয়নো সেই সময়ত নাদব আৰু গোটেই ইজৰাইলে গিব্বৰথুন অৱৰোধ কৰিছিল। যিহুদাৰ ৰজা আছাৰ ৰাজত্বৰ তৃতীয় বছৰত বাছাই নাদবক বধ কৰিলে আৰু তেওঁ পদত নিজেই ৰজা হ'ল। তেওঁ ৰজা হোৱা মাত্ৰকে জাৰবিয়ামৰ গোটেই বংশকে বধ কৰিলে। জিহুৱাই নিজ দাস চিলুনিয়া অহিয়াৰ দ্বাৰাই কোৱা বাক্য অনুসাৰে তেওঁ জাৰবিয়ামৰ বংশক আনকি নিশ্বাস ল'বলৈকো কাকো অৱশিষ্ট নাৰাখিলে। এইদৰে বাছাই জাৰবিয়ামৰ বংশক সংহাৰ কৰিলে। জাৰবিয়ামে যি যি পাপ নিজে কৰিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইজৰাইলক পাপত লিপ্ত কৰালে, সেই কুকাৰ্যবোৰৰ দ্বাৰাই তেওঁ ইজৰাইলৰ ঈশ্বৰ যিহুৱাক শুদ্ধ কৰিবলৈ উত্তেজিত কৰাইছিল আৰু সেইকাৰণে এই সকলো ঘটিল। নাদবৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকত জানো লিখা নাই। আছা আৰু ইজৰাইলৰ ৰজা বাছাৰ মাজত তেওঁলোকৰ আয়ুসৰ গোটেইকালত যুদ্ধ চলি আছিল। যিহুদাৰ ৰজা আছাৰ ৰাজত্বৰ তৃতীয় বছৰত অহিয়াৰ পুত্ৰ বাছাই তিচ্ছাত গোটেই ইজৰাইলৰ ওপৰত ৰাজত্ব কৰিবলৈ ধৰিলে। তেওঁ 26 বছৰলৈ ৰাজত্ব কৰিছিল। তেওঁ যিহুৱাৰ দৃষ্টিত কু আচৰণ কৰিলে আৰু জাৰবিয়ামৰ পথত চলি জাৰবিয়ামে যি পাপৰ দ্বাৰাই ইজৰাইলক পাপ লিপ্ত কৰাইছিল, সেই পাপত তেওঁ চলিছিল।